জোহনে লিখা শুভবাৰ্তা 19 অধ্যায়। যেতিয়া পিলাতে যীশুক চাবুকেৰে কোবাবলৈ আদেশ দিলে, তাৰ পাছত সৈন্যসকলে কাঁইটেৰে কিৰিটি সাজি যীশুৰ মূৰত দি বেঙেনা কাপোৰ পিন্ধালে। ইয়াৰ পাছত তেওঁ ওচৰলৈ আহি ক'বলৈ ধৰিলে, অভিনন্দন, হে যিহুদীসকলৰ ৰজা, জয় হওক। এইদৰে কৈ তেওঁক চৰ মাৰিবলৈ ধৰিলে। পিলাতে আকৌ বাহিৰলৈ গৈ মানুহবোৰক ক'লে, চোৱা, মই এওঁত একো দুখ নাপালোঁ, আৰু সেয়েহে তোমালোকে জানিবৰ কাৰণে এওঁক তোমালোকৰ সন্মুখলৈ উলিয়াই আনিছোঁ। এনেতে যীশু কাঁইটৰ কিৰিটি আৰু উজ্জ্বল বৰণীয়া কাপোৰ পিন্ধাই বাহিৰলৈ উলিয়াই আনিলে। পিলাতে তেওঁলোকক ক'লে, চোৱা, এইজনে সেই মানুহ। তেতিয়া প্ৰধান পুৰোহিত আৰু তেওঁলোকৰ বিষয়াসকলে যীশুক দেখি আতাশ পাৰি ক'লে, ক্ৰুচত দিয়ক, ক্ৰুচত দিয়ক। পিলাতে তেওঁলোকক ক'লে, তোমালোকে নিজে এওঁক নি ক্ৰুচত দিয়াগৈ, কিয়নো মই এওঁত একো দুখ নাপালোঁ। ইহুদীসকলে পিলাতক উত্তৰ দিলে, আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত, কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰে। তেতিয়া পিলাতে এই কথা শুনি বৰ ভয় পালে। তেওঁ প্ৰীত নিয়মৰ ভিতৰলৈ সোমাই গৈ যীশুক আকৌ সুধিলে, তুমি ক'ৰ পৰা আহিছা? কিন্তু যীশুৱে তেওঁক একো উত্তৰ নিদিলে। তেতিয়া পিলাতে তেওঁক ক'লে, তুমি মোক একো কথা নোকোৱানে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্ৰুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি? যীশুৱে তেওঁক উত্তৰ দিলে, ওপৰৰ পৰা ক্ষমতা নিদিয়া হ'লে মোৰ বিৰুদ্ধে তোমাৰ একো ক্ষমতা নহ'লহেঁতেন। এইকাৰণে যিজনে তোমাৰ হাতত মোক শুদাই দিলে, তেওঁৰে পাপ গুৰুত্বৰ। এই উত্তৰ শুনি পিলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰিলে, কিন্তু ইহুদীসকলে আতাশ পাৰি ক'লে, যদি এওঁক এৰি দিয়ে তেনেহ'লে আপুনি চিজাৰৰ বন্ধু নহয়। যিকোনোৱে নিজকে নিজে ৰজা পাতে তেওঁ চিজাৰৰ বিৰুদ্ধে কথা কয়। এইবোৰ কথা শুনি পিলাতে যীশুক পুনৰ বাহিৰলৈ আনিলে আৰু ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে শিলপতা নামেৰে ঠাইত সুদবিচাৰ কৰিবলৈ বিচাৰৰ আসনত বহিল। তেতিয়া নিষ্ঠাৰ পৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় 12টা বজাৰ সময় হৈছিল আৰু পিলাতে ইহুদীসকলক ক'লে, চোৱা, এয়া তোমালোকৰ ৰজা। তেতিয়া তেওঁলোকে আতাশ পাৰি ক'লে, দূৰ কৰক, দূৰ কৰক, ক্ৰুচত দিয়ক। পিলাতে তেওঁলোকক ক'লে, তোমালোকৰ ৰজাকনো ক্ৰুচত দিমনে? প্ৰধান পুৰোহিতসকলে উত্তৰ দিলে, চিজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই। তেতিয়া পিলাতে যীশুক ক্ৰুচত দিবলৈ তেওঁলোকৰ হাতত সোধাই দিলে। যীশুৰ ক্ৰুচত মৃত্যু। তাৰ পাছত তেওঁলোকে যীশুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচভাৰ বৈ ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাওখোলা নামেৰে ঠাইলৈ লৈ গ'ল। সেই ঠাইতে তেওঁলোকে যীশুক ক্ৰুচত দিলে। তেওঁৰ লগত আন দুজনক মানুহক দুই কাষে ৰাখি যীশুক মাজত ক্ৰুচত দিলে। পিলাতে এখন জাননী লিখি ক্ৰুচত ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, নাচৰেতীয়া যীশু, ইহুদীসকলৰ ৰজা। এই জাননী ইব্ৰী, ৰোমিয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল আৰু যীশুক ক্ৰুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত ইহুদীসকলৰ বহুলোকে সেই জাননীখন পঢ়িলে। এইকাৰণে ইহুদীসকলৰ প্ৰধান পুৰোহিতসকলে পিলাতক ক'লে, ইহুদীসকলৰ ৰজা, এই কথা নিলিখিব, কিন্তু মই ইহুদীসকলৰ ৰজা এইবুলি তেওঁ কৈছিল, ইয়াকে লিখক। পিলাতে উত্তৰ দিলে, মই যি লিখিলোঁ লিখিলোৱেই। পাছত সৈন্যসকলে যীশুক ক্ৰুচত দিলে। তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি গাইপতি এভাগ এভাগ ল'লে আৰু তেওঁ চোলাও ল'লে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল। এইকাৰণে তেওঁলোকে পৰস্পৰে ক'লে, এইটো চোলা আমি ফালি নেপেলাওঁ, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক, শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এনে হ'ল। তেওঁলোকে নিজৰ মাজত মূৰ পিন্ধা কাপোৰ ভাগ পাতি ল'লে, ইয়াক নেফালি কোনে পাব চিঠি খেলালে। এতেকে সৈন্যসকলে এইবোৰ কৰ্ম কৰিলে। যীশুৰ ক্ৰুচৰ ওচৰতে তেওঁ মাক, মাকৰ ভনীয়েক ক্লোপাৰ, তিৰোতা মৰিয়ম আৰু মাগদলনী মৰিয়ম থিয় হৈ আছিল। যেতিয়া যীশুৱে তেওঁৰ মাক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছিল সেই শিষ্য ওচৰত থিয় হৈ থকা দেখিলে, তেতিয়া তেওঁ মাকক ক'লে, হে নাৰী, চোৱা তোমাৰ পুত্ৰ। তেতিয়া তেওঁ সেই শিষ্যকো ক'লে, চোৱা, হোৱা তোমাৰ মাতৃ। সেই সময়ৰ পৰা সেইজন শিষ্যই তেওঁক নিজৰ ঘৰলৈ লৈ গ'ল। ইয়াৰ পাছত যীশুৱে বুজিলে যে সকলো কৰ্ম এতিয়া শেষ হ'ল, সেই শাস্ত্ৰীয় বচন সিদ্ধ হ'বৰ কাৰণে ক'লে, মোৰ পিয়াহ লাগিছে। সেই ঠাইত চিৰকাৰে পূৰ হোৱা এটা পাত্ৰ আছিল, তাতে তেওঁলোকে চিৰকাৰে পূৰ হোৱা স্পঞ্জ এডোখৰ এচুপ এডালত লগাই তেওঁক মুখত দিলে। তাতে যীশুৱে সেই চিৰকা পাই ক'লে, সিদ্ধ হ'ল। তাৰ পাছত তেওঁ মূৰ দুৱাই আত্মা অৰ্পণ কৰিলে। যীশুক মৈদাম দিয়া। সেইদিন আয়োজন দিন হোৱাত বিশ্ৰামবাৰত দেহ ক্ৰুচৰ ওপৰত নাথাকে। সেই বিশ্ৰামবাৰ দিনটো এটা বিশেষ দিন বা বৰদিন আছিল, কিয়নো সেইদিনা নিষ্ঠাৰ পৰ্বৰ দিনো আছিল। এইকাৰণে তেওঁলোকৰ ভৰি ভাঙি দেহ তললৈ নমাবৰ বাবে ইহুদীসকলে পিলাতৰ ওচৰলৈ গৈ সুধিলে। তাতে সৈন্যসকলে আহি যীশুৰ লগত ক্ৰুচত দিয়া প্ৰথম আৰু দ্বিতীয়জনৰো ভৰি ভাঙিলে, কিন্তু যেতিয়া যীশুৰ ওচৰলৈ আহিল তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি ভৰি নাভাঙিলে। তথাপি সৈন্যসকলৰ এজনে বৰচৰে খোজ মাৰি তেওঁৰ কোষ সানিলে আৰু তেতিয়া তাৰ পৰা তেজ আৰু পানী উলিয়াই আহিল। এই ঘটনা যিজনে দেখিলে সেইজনে আহি এই বিষয়ে সাক্ষ্য দিলে। তেওঁৰ সাক্ষ্য সত্য আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, এইকাৰণে তোমালোকেও যেন বিশ্বাস কৰা, কিয়নো তেওঁৰ এডাল হাৰু ভঙা নহ'ব। ধৰ্মশাস্ত্ৰৰ এই বচন সিদ্ধ হ'বলৈহে এই সকলো ঘটনা ঘটিল। ধৰ্মশাস্ত্ৰই পুনৰ আন এঠাইত কৈছে, তেওঁলোকে যিজনক বিন্ধিলে সেইজনলৈকে দৃষ্টি কৰিব। ইয়াৰ পাছত আৰিমাথিয়া নগৰৰ যোচেফ নামৰ যীশুৰ এজন শিষ্যই, যিজন ইহুদীসকলৰ ভয়ত গোপনে আছিল, সেইজনে যীশুৰ দেহ নিবৰ বাবে পিলাতৰ ওচৰত গৈ সুধিলে। তাতে পিলাতে অনুমতি দিয়াত তেওঁ গৈ যীশুৰ দেহটো নমাই লৈ গ'ল। তেওঁৰ লগত নিকোদিমো আছিল। এইজনে প্ৰথমবাৰ ৰাতি যীশুক চাবলৈ তেওঁৰ ওচৰলৈ গৈছিল। তেওঁ আহি গন্ধৰক মিহলি কৰা প্ৰায় 34 কিলোগ্ৰাম সুগন্ধি আনিলে। এইদৰে তেওঁলোকে যীশুৰ দেহ লৈ ইহুদীসকলৰ মৈদামত থোৱা ৰীতি অনুসৰি সেই সুগন্ধি সানি খন সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই তেওঁক মৈদামত ফলে। আৰু যি ঠাইত যীশুক ক্ৰুচত দিয়া হৈছিল সেই ঠাইতে এখন বাগিচা আছিল। সেই বাগিচাতে কেতিয়াও কোনো লোকক নুঠোৱা এনে এটা নতুন মৈদামো আছিল, কাৰণ সেইদিনা ইহুদীসকলৰ আয়োজন দিন হোৱাত সেই মৈদাম ওচৰত থকা কাৰণে তেওঁলোকে তাতে যীশুক শুৱাই থলে।